ইয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে, নিৰ্বাচন আয়োগে ভোটগণনা কেন্দ্ৰসমূহত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশৰ সম্ভাৱনা নুই কৰাৰ উদ্দেশ্যে ই চি আই এন ই টি মঞ্চৰ জৰিয়তে কিউ আৰ কোড আধাৰিত ফটোযুক্ত পৰিচয় পত্ৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। দেশত অনলাইন গেমৰ বৰ্ধিত প্ৰসাৰ ৰোধৰ উদ্দেশ্যে আজিৰে পৰা অনলাইন গেমৰ প্ৰসাৰ আৰু নিয়ন্ত্ৰণ আইন 2026 প্ৰযোজ্য হৈছে। মধ্যপ্ৰদেশৰ জবলপুৰৰ বৰ্গী বান্ধত কালি সন্ধিয়া হোৱা এটা নাও দুৰ্ঘটনাত 4 পৰ্যটকে প্ৰাণ হেৰুৱায়। সমগ্ৰ দেশত আজি পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে পবিত্ৰ বুদ্ধ পূৰ্ণিমা পালন কৰা হৈছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাট টাইটানছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক 4 পৰাস্ত কৰে। নিৰ্বাচন আয়োগে ভোটগণনা কেন্দ্ৰসমূহত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশৰ সম্ভাৱনা নুই কৰাৰ উদ্দেশ্যে ই চি আই এন ই টি মঞ্চৰ জৰিয়তে কিউ আৰ কোড আধাৰিত ফটোযুক্ত পৰিচয় পত্ৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। আয়োগে প্ৰকাশ কৰা মতে অহা 4 হ'বলগীয়া অসম, কেৰালম, তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰীৰ ভোটগণনাৰ দিনৰ পৰা এই ব্যৱস্থা প্ৰযোজ্য হ'ব। কিউ আৰ আধাৰিত সত্যাসত্য নিৰূপণৰ এই ব্যৱস্থা নতুনকৈ প্ৰৱৰ্তন কৰা 3 সুৰক্ষা ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ স্তৰ হ'ব বুলি আয়োগে জানিবলৈ দিছে। আয়োগে কৈছে যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ৰিটাৰ্ণিং বিষয়াই জাৰি কৰা পৰিচয় পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। গণনা কক্ষৰ সমীপৰ অভ্যন্তৰীণ সুৰক্ষা স্তৰত কিউ আৰ কোড স্কেনিঙৰ পাছতহে প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হ'ব। আয়োগে লগতে ভোটগণনা কেন্দ্ৰ আৰু কক্ষত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা ব্যক্তিসকলৰ বাবেহে নতুন কিউ আৰ কোড আধাৰিত ফটোযুক্ত পৰিচয় পত্ৰ প্ৰযোজ্য হ'ব বুলি স্পষ্ট কৰি দিছে। ইয়াৰ ভিতৰত ৰিটাৰ্ণিং বিষয়া, সহকাৰী ৰিটাৰ্ণিং বিষয়া, গণনা কৰ্মী, কাৰিকৰী কৰ্মী, প্ৰাৰ্থী, নিৰ্বাচনী এজেণ্ট আৰু ভোটগণনা এজেণ্ট অন্যতম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত মিছন মুৰববীসকলৰ একাদশ সন্মিলনত ভাষণ দিয়ে। বিদেশ মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে শ্ৰীমোদীয়ে তেওঁৰ ভাষণত দেশৰ ৰাষ্ট্ৰীয় স্বাৰ্থজড়িত বিভিন্ন দিশৰ প্ৰসাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। বিদেশ মন্ত্ৰালয়ে যোৱা 28 পৰা 30 এই সন্মিলনৰ আয়োজন কৰিছিল। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে কালিৰ উদ্বোধনী ভাষণ প্ৰদান কৰে। সন্মিলনৰ এই 3 দিনত মিছন মুৰববীসকলে বিভিন্ন বিষয়ৰ আলোচনাত অংশগ্ৰহণ কৰে। এইবাৰৰ এই সন্মিলনৰ বিষয়বস্তু আছিল 2047 বাবে ভাৰতীয় কূটনীতিৰ সংস্কাৰ সাধন। দেশত অনলাইন গেমৰ বৰ্ধিত প্ৰসাৰ ৰোধৰ উদ্দেশ্যে আজিৰে পৰা অনলাইন গেমৰ প্ৰসাৰ আৰু নিয়ন্ত্ৰণ আইন 2026 প্ৰযোজ্য হৈছে। এই খণ্ডত ব্যৱহাৰকাৰীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই আইনখন বলবৎ কৰা হৈছে। এই নতুন পৰিকাঠামো অনুসৰি ধনৰ লেনদেন থকা অনলাইন গেমসমূহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। আইন অমান্যকাৰীসকলৰ বিৰুদ্ধে কাৰাদণ্ড আৰু জৰিমনা আদিকে ধৰি কঠোৰ শাস্তিৰ ব্যৱস্থাও ইয়াত আছে। শ্ৰমিকসকলে আগবঢ়াই অহা অৱদানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সমগ্ৰ বিশ্বতে আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হৈছে। আজিৰ এই দিনটো মে দিৱস হিচাপেও পৰিচিত। অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ লাভ কৰাৰ বাবে সমগ্ৰ বিশ্বৰ শ্ৰমিক সমাজে স্বীকাৰ কৰি অহা ত্যাগৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। কামৰ সময় দৈনিক 8 আৰু মজুৰি নিৰ্ধাৰণৰ দাবীত 1886 আজিৰ দিনটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত অনুষ্ঠিত এখন বিশাল শ্ৰমিক সমাৱেশৰ স্মৃতিচাৰণেৰে বিশ্বজুৰি এই দিৱস পালন কৰা হয়। 1889 ইউৰোপৰ ভালেসংখ্যক ছ'চিয়েলিষ্ট পাৰ্টীয়ে একেলগ হৈ 1 মেৰ দিনটো আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লয়। সমগ্ৰ বিশ্বৰ শ্ৰমিক শ্ৰেণীৰ কল্যাণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পালন কৰা এই শ্ৰমিক দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ দিনটোত শ্ৰমিক সমাৱেশ, আলোচনা চক্ৰ, সভা সমিতি আদিৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে এইবেলি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ বিষয়বস্তু হৈছে কাম কৰাৰ বাবে সুস্থ মনোসামাজিক বাতাবৰণ। এই বিষয়বস্তুৰ জৰিয়তে শ্ৰমিকসকলৰ মানসিক আৰু সামাজিক স্বাস্থ্যৰ বিষয়টোৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ বিচৰা হৈছে। মধ্যপ্ৰদেশৰ জবলপুৰৰ বৰ্গী বান্ধত কালি সন্ধিয়া হোৱা এটা ভয়াৱহ দুৰ্ঘটনাত পৰ্যটক কঢ়িওৱা এখন প্ৰমোত্তৰী প্ৰবল ধুমুহা বৰষুণ আৰু ঢৌৰ ফলত খমৰীয়া দ্বীপৰ সমীপত বুৰ যায়। দুৰ্ঘটনাৰ সময়ত নাওখনত 30 পৰ্যটক আছিল। এতিয়ালৈকে 4 লোকৰ মৃত্যু নিশ্চিত কৰা হৈছে আৰু 15 লোকক উদ্ধাৰ কৰা হৈছে। ভালেসংখ্যক লোক এতিয়াও সন্ধানহীন হৈ আছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, আৰক্ষী আৰু গৃহৰক্ষীৰ দলে উদ্ধাৰ অভিযান চলাই আছে। সমগ্ৰ দেশত আজি পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে পবিত্ৰ বুদ্ধ পূৰ্ণিমা পালন কৰা হৈছে। এই দিনটোত গৌতম বুদ্ধ জন্মগ্ৰহণ কৰাৰ উপৰিও জ্ঞান লাভ কৰিছিল আৰু তেওঁৰ মহাপৰিনিৰ্বাণ ঘটিছিল। ভাৰত, নেপাল, ভূটান, বাৰ্মা, থাইলেণ্ড, তিব্বত, কোৰিয়া, লাওছ, ভিয়েটনাম, মংগোলিয়া, কম্বোডিয়া, ছিংগাপুৰ, ইণ্ডোনেছিয়া আৰু শ্ৰীলংকাৰ দৰে বিশ্বৰ বিভিন্ন দেশত এই উৎসৱ পালন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বুদ্ধ পূৰ্ণিমা উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁৰ বাৰ্তাত কয় যে এই পবিত্ৰ দিনটো পৃথিৱীলৈ ভগৱান বুদ্ধৰ আগমন, জ্ঞান প্ৰাপ্তি আৰু মহাপৰিনিৰ্বাণৰ ঐতিহাসিক ঘটনাৰ প্ৰতীক। তেওঁ কয় যে তেওঁৰ অহিংসা, কৰুণা, শান্তি আৰু জ্ঞানৰ শাশ্বত বাণীসমূহে মানৱ জাতিক সদায় পথ প্ৰদৰ্শন কৰি যাব। অলেখ প্ৰত্যাহ্বানেৰে ভৰা বৰ্তমানৰ সময়ত ভগৱান বুদ্ধৰ শিকনিসমূহে সকলোকে শান্তি, সহিষ্ণুতা আৰু সম্প্ৰীতিৰ পথত অগ্ৰসৰ হবলৈ অনুপ্ৰেৰণা যোগাব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক ভগৱান বুদ্ধৰ আদৰ্শ আঁকোৱালি ল'বলৈ আৰু এখন শান্তিপূৰ্ণ, সৰ্বাত্মক তথা ন্যায্য সমাজ গঢ়াত অৱদান আগবঢ়োৱাৰ বাবে সংকল্প ল'বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই তেওঁৰ বাৰ্তাত কয় যে বুদ্ধ পূৰ্ণিমা অকল এটা উৎসৱেই নহয় বৰং আত্মমন্থন, সজাগতা, আধ্যাত্মিকতা আৰু মানৱতাৰ পথত নিৰন্তৰ অগ্ৰসৰৰ সংকল্প। অধ্যক্ষগৰাকীয়ে কয় যে গৌতম বুদ্ধৰ সমগ্ৰ জীৱন ত্যাগ, জ্ঞান আৰু দয়াৰ কৰুণাৰ অসাধাৰণ যাত্ৰা আছিল। তেওঁৰ জীৱনে মানৱ জাতিৰ মননশীল প্ৰশ্নসমূহৰ সৰল আৰু ব্যৱহাৰিক সমাধান দি থৈ গৈছে বুলি শ্ৰীবিৰলাই মন্তব্য কৰে। তেওঁ কয় যে মধ্যম পথ, চাৰি আৰ্য সত্য আৰু অষ্টমাৰ্গৰ দৰে শিকনিসমূহ হাজাৰ হাজাৰ বছৰ পূৰ্বৰ দৰে আজিও প্ৰাসংগিক হৈ আছে। তেওঁ কয় যে ভগৱান বুদ্ধই অহিংসা, সহিষ্ণুতা আৰু সমানতাক জীৱনৰ আধাৰ বুলি অভিহিত কৰি থৈ গৈছে। অধ্যক্ষগৰাকীয়ে কয় যে গৌতম বুদ্ধৰ দৰ্শনে জনসাধাৰণক অজ্ঞানতা, ক্ৰোধ আৰু অহংকাৰ ত্যাগ কৰি সত্য, দয়া আৰু কৰুণাৰ পথত আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগাই আহিছে। উত্তৰাখণ্ডত আজি কৈলাশ যাত্ৰা আৰম্ভ হ'ব। পিঠাৰোগ জিলা প্ৰশাসনে এই যাত্ৰা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে। নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ভক্তসকলক ইতিমধ্যে ইনাৰ লাইন পাৰ্মিট প্ৰদান কৰা হৈছে। জিলাধিপতি আশীষ ভাটগেইনে কৈছে যে সংশ্লিষ্ট বিভাগ আৰু সংস্থাসমূহক তীৰ্থযাত্ৰীসকলৰ নিৰাপত্তা আৰু সুবিধা সুনিশ্চিত কৰাৰ বাবে সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। তেওঁ কয় যে যাত্ৰা পথত প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই বছৰৰ কৈলাশ মানসৰোবৰ যাত্ৰা অহা জুনৰ পৰা আগষ্টলৈ চলিব। 50 গৰাকী যাত্ৰীৰ 10টা দলে উত্তৰাখণ্ডৰ পৰা নিপুলেহ গিৰিপথেৰে যাত্ৰা কৰিব। আনহাতে আন 10টা দলে নাথুলা গিৰিপথেৰে ছিকিমৰ পৰা যাত্ৰা কৰিব। এই যাত্ৰাৰ পঞ্জীয়নৰ বাবে বিদেশ মন্ত্ৰালয়ে ইতিমধ্যে এটা ৱেবছাইট মুকলি কৰি দিছে। চীন চৰকাৰৰ সহযোগত বিদেশ মন্ত্ৰালয়ে আয়োজন কৰা এই যাত্ৰাৰ বাবে কম্পিউটাৰ আধাৰিত বিশেষ ব্যৱস্থাৰ জৰিয়তে যাত্ৰীসকলক বাছনি কৰা হ'ব। আগ্ৰহীসকলে KMY.gov.in ৱেবছাইটৰ জৰিয়তে এই যাত্ৰাৰ বাবে আবেদন কৰিব পাৰিব বুলি বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান আজি ওড়িশালৈ যাব। এই ভ্ৰমণকালত শ্ৰীচৌহানে ৰায়গড়ত গ্ৰামোন্নয়ন মন্ত্ৰালয়ে আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানৰ পৰা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ চতুৰ্থ পৰ্যায় মুকলি কৰিব। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই উদ্যমৰ অধীনত 1,698 কোটিৰো অধিক টকা ব্যয়েৰে প্ৰায় 1,701 কিলোমিটাৰ দৈৰ্ঘ্যৰ 827টা পথ প্ৰকল্প ৰূপায়ণ কৰা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক 4 উইকেটত পৰাস্ত কৰে। গুজৰাট টাইটানছে 156 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 15 অভাৰ আৰু 5টা বলত 6টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। গুজৰাটৰ হৈ অধিনায়ক শুভমন গিলে 18টা বলত 43 ৰাণ কৰে। ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 19 অভাৰ আৰু 2টা বলত 8টা উইকেট হেৰুৱাই 155 ৰাণ সংগ্ৰহ কৰে। প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। নিৰ্বাচন আয়োগে ভোটগণনা কেন্দ্ৰসমূহত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশৰ সম্ভাৱনা নুই কৰাৰ উদ্দেশ্যে ECINET মঞ্চৰ জৰিয়তে QR কোড আধাৰিত ফটোযুক্ত পৰিচয় পত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। দেশত অনলাইন গেমৰ বৰ্ধিত প্ৰসাৰ ৰোধৰ উদ্দেশ্যে আজিৰে পৰা অনলাইন গেমৰ প্ৰসাৰ আৰু নিয়ন্ত্ৰণ আইন 2026 প্ৰযোজ্য হৈছে। মধ্যপ্ৰদেশৰ জবলপুৰৰ বৰ্গীবান্ধত কালি সন্ধিয়া হোৱা এটা নাও দুৰ্ঘটনাত 4জন পৰ্যটকে প্ৰাণ হেৰুৱায়। সমগ্ৰ দেশত আজি পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে পবিত্ৰ বুদ্ধ পূৰ্ণিমা পালন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাট টাইটানছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক 4 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।